এয়া আকাশবাণী পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। লোকসভাই ৱাকফ সংশোধনী বিধেয়ক 2025 গৃহীত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি থাইলেণ্ডলৈ ৰাওনা হ'ব। ম্যানমাৰত হোৱা যোৱা সপ্তাহত অহা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যাই 2886 অতিক্ৰম কৰিছে। আৰু গুজৰাট টাইটানছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক 8 উইকেটত পৰাস্ত কৰে। লোকসভাই বিৰোধী পক্ষই উত্থাপন কৰা সংশোধনৰ প্ৰস্তাৱ খাৰিজ কৰি ৱাকফ সংশোধনী বিধেয়ক 2025 গৃহীত কৰিছে। লোকসভাত কালি 288গৰাকী সাংসদে বিধেয়কখনৰ সপক্ষে আৰু 232গৰাকী সদস্যই ইয়াৰ বিপক্ষে ভোটদান কৰে। নিম্ন সদনত শেষ নিশালৈকে 12 ঘণ্টাৰো অধিক সময় ধৰি বিধেয়কখনক লৈ আলোচনা কৰা হয়। ৱাকফ সংশোধনী বিধেয়ক 2025ৰ মূল উদ্দেশ্য হৈছে ঐতিহ্যস্থলীসমূহৰ সুৰক্ষা আৰু সামাজিক কল্যাণ সুনিশ্চিত কৰা। এই বিধেয়কখনৰ জৰিয়তে ৱাকফ পৰিষদৰ সা সম্পত্তিৰ ব্যৱস্থাপনা দিশটো অধিক স্বচ্ছ কৰি তোলাৰ লগতে ৱাকফ পৰিষদ আৰু স্থানীয় কৰ্তৃপক্ষসমূহৰ মাজত সমন্বয় গঢ়ি তুলিব বিচৰা হৈছে। বিধেয়কখনত মুছলমান মহিলা, বিশেষকৈ স্বামীহাৰা আৰু বিবাহ বিচ্ছেদিত মহিলাসকলৰ আৰ্থসামাজিক স্থিতি উন্নয়নৰ ব্যৱস্থা আছে। ৱাকফ প্ৰশাসন আৰু সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া অধিক উন্নত কৰাৰ বাবে মুছলমান সম্প্ৰদায়ৰ বিভিন্ন পন্থা প্ৰতিনিধি অন্তৰ্ভুক্তিৰে ৱাকফ পৰিষদসমূহক অধিক সৰ্বাত্মক কৰি তোলাৰ উদ্দেশ্যে এই বিধেয়কখন প্ৰণয়ন কৰা হৈছে। বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি কয় যে অনা মুছলমান সম্প্ৰদায়ৰ লোকে ৱাকফ পৰিষদৰ কাম কাজত হস্তক্ষেপ কৰিব বুলি কৰা ধাৰণা সম্পূৰ্ণৰূপে ভুল। তেওঁ কয় যে ভাৰতবৰ্ষ সংখ্যালঘুসকলৰ বাবে আটাইতকৈ নিৰাপদ ৰাষ্ট্ৰ। চৰকাৰ সংখ্যালঘু বিৰোধী বুলি বিৰোধী পক্ষে উত্থাপন কৰা অভিযোগ খণ্ডন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে পাৰ্চীৰ দৰে ক্ষুদ্ৰ সংখ্যালঘু সম্প্ৰদায়সমূহৰো যত্ন লৈ আহিছে। শ্ৰীৰিজিজুৱে বিধেয়কখনক অসাংবিধানিক বুলি বিৰোধী পক্ষৰ একাংশ সদস্যই উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত কয় যে বিৰোধী সদস্যসকলে এনে অভিযোগৰ কোনো কাৰণ দৰ্শাবলৈ সমৰ্থ হোৱা নাই। বিধেয়কখন যদিহে অসাংবিধানিক তেন্তে ন্যায়ালয়ে কিয় ইয়াক খাৰিজ কৰা নাই বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে। সম্পত্তিৰ বিবাদ এৰাই চলাৰ বাবে ব্যৱহাৰৰ ভিত্তিত ৱাকফসমূহ আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিধেয়কখন উত্থাপন কৰি কয় যে মুছলমানসকলৰ ধৰ্মীয় প্ৰথাৰ সৈতে বিধেয়কখনৰ কোনো সম্পৰ্ক নাই আৰু ৱাকফ পৰিষদৰ সা সম্পত্তিৰ সৈতেহে জড়িত। তেওঁ কয় যে চৰকাৰে ৱাকফ পৰিষদসমূহক সৰ্বাত্মক আৰু ধৰ্মনিৰপেক্ষ কৰি তুলিব খুজিছে। বিধেয়কখন মছজিদৰ পৰিচালনাৰ বাবে নহয় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। বিধেয়কখনক ভৱিষ্যৎমুখী বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ই পূৰ্বব্যাপী নহয় আৰু কাৰো সম্পত্তি জব্দ কৰাৰ ইয়াৰ উদ্দেশ্য নহয়। মন্ত্ৰীগৰাকীয়ে কয় যে বিধেয়কখন অনুসৰি ৱাকফ পৰিষদত মুছলমানৰ বিভিন্ন পন্থা, মহিলা আৰু অনা মুছলিম সম্প্ৰদায়ৰ প্ৰতিনিধি থাকিব। বিৰোধী পক্ষই বিধেয়কখন লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰা বুলি শ্ৰীৰিজিজুৱে অভিযোগ তোলে। তেওঁ কয় যে দেশৰ যিকোনো ভূমি ৱাকফ সম্পত্তি হিচাপে ঘোষণা কৰাৰ বাবে বৰ্তমানৰ আইনত কিছুমান ব্যৱস্থা অপব্যৱহাৰ কৰা হৈছে। তেওঁ লগতে কয় যে 2013 চনত UPA-ৰ শাসনকালত ৱাকফ আইনত সংশোধন কৰা হৈছিল আৰু এই সংশোধনে অন্য আইনসমূহত ব্যাপক প্ৰভাৱ পেলাইছিল। কংগ্ৰেছ শাসনকালত দিল্লীৰ আগশাৰী ঠাইৰ মুঠ 123টা সম্পত্তি দিল্লী ৱাকফ পৰিষদলৈ হস্তান্তৰ কৰা হৈছিল বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীৰিজিজুৱে কয় যে যুটীয়া সংসদীয় কমিটী আৰু চৰকাৰে এই বিধেয়কখন প্ৰস্তুত কৰাৰ সময়ত সংশ্লিষ্ট পক্ষসমূহৰ সৈতে ব্যাপকভাৱে আলাপ আলোচনা কৰিছিল। তেওঁ লগতে ভাৰতত বিশ্বৰ ভিতৰত সৰ্বাধিক ৱাকফ সম্পত্তি থকা স্বত্বেও ভাৰতীয় মুছলমানসকল কিয় দুখীয়া হৈ আছে বুলি প্ৰশ্ন তোলে। সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে মুছলমান ৱাকফ বাতিলকৰণ বিধেয়ক 2024 উত্থাপন কৰে। বিতৰ্কত হস্তক্ষেপ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে যুটীয়া সংসদীয় সমিতিয়ে ব্যাপক আলাপ আলোচনাৰ অন্তত এই বিধেয়কখন আনিছে। ইয়াৰ পূৰ্বে আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ গৌৰৱ গগৈয়ে বিধেয়কখনক লৈ চৰকাৰে জনসাধাৰণক বিপথে পৰিচালিত কৰা বুলি অভিযোগ তোলে। বিধেয়কখন সংবিধানৰ পৰিপন্থী বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে চৰকাৰে এই বিধেয়কখনৰ জৰিয়তে চৰকাৰে দেশৰ সংবিধানক দুৰ্বল কৰিব, সংখ্যালঘুসকলক বদনাম কৰিব আৰু ভাৰতীয় সমাজক বিভাজিত কৰিব খুজিছে। তেওঁ লগতে কংগ্ৰেছৰ শাসনকালত দিল্লীত 123টা সম্পত্তি দিল্লী ৱাকফ পৰিষদলৈ হস্তান্তৰ কৰা হৈছিল বুলি শ্ৰীৰিজিজুৱে উত্থাপন কৰা অভিযোগ খণ্ডন কৰে। আলোচনাত ভাগ লৈ সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱে মূল্যবৃদ্ধি, কৰ্মসংস্থাপনহীনতা, বিমুদ্ৰাকৰণ আৰু অন্যান্য বিষয়ৰ ব্যৰ্থতা লুকোৱাৰ বাবে চৰকাৰে বিধেয়কখন অনা বুলি অভিযোগ তোলে। তেওঁ লগতে প্ৰয়াগৰাজত মহাকুম্ভৰ সময়ত হোৱা হেঁচা ঠেলাৰ ঘটনা আৰু ভালেসংখ্যক লোকৰ মৃত্যুক লৈ প্ৰশ্ন অৱতাৰণা কৰে। বিধেয়কখনৰ আঁৰৰ অভিপ্ৰায় ভাল নহয় বুলি অভিযোগ কৰি শ্ৰীযাদৱে কয় যে বিজেপিয়ে দলৰ ভোট নিয়ন্ত্ৰিত কৰাৰ বাবে বিধেয়কখন উত্থাপন কৰিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে প্ৰস্তাৱিত বিধেয়কখনক ভুল, অযুক্তিকৰ আৰু স্বেচ্ছাচাৰী বুলি অভিহিত কৰে। তেওঁ লগতে বিধেয়কখনৰ জৰিয়তে মুছলমান সম্প্ৰদায়ৰ লোকৰ অধিকাৰ হ্ৰাস কৰিব বিচৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে। ধৰ্মীয় নীতি নিয়ম পালন কৰাটো কোনো বিধেয়কৰ ভিত্তি হ'ব নোৱাৰে বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। আলোচনাত ভাগ লৈ বিজেপিৰ ৰবিশংকৰ প্ৰসাদে কয় যে দেশখনত সকলো ধৰ্মৰ লোকৰে সমান অধিকাৰ আছে, ইয়াক লৈ কোনো সন্দেহ নাই। বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত বিৰোধী পক্ষৰ নেতাসকলে উদ্দেশ্য প্ৰণোদিতভাৱে সংবিধানৰ বচা বচা অংশৰ উদ্ধৃতি দিয়া বুলি বিজেপিৰ সাংসদগৰাকীয়ে অভিযোগ তোলে। আইনৰ পূৰ্ণ উদ্ধৃতি দি আগবঢ়াবলৈ বিৰোধী পক্ষৰ প্ৰতি আহান জনাই শ্ৰীপ্ৰসাদে কয় যে সংবিধানে ৱাকফ সম্পত্তিৰ সুৰক্ষা আৰু উপান্ত সম্প্ৰদায়সমূহৰ উত্থানৰ বাবে চৰকাৰে গ্ৰহণ কৰা কাৰ্য সমৰ্থন কৰে। তেওঁ কয় যে বিধেয়কখনত ৱাকফ পৰিষদত মহিলাৰ বাধ্যতামূলক অন্তৰ্ভুক্তিৰ প্ৰস্তাৱ দিয়া হৈছে যাতে পৰিষদৰ সম্পত্তিৰ ব্যৱস্থাপনা অধিক স্বচ্ছ কৰি তুলিব পৰা যায় আৰু লিংগ ন্যায় সুনিশ্চিত কৰিব পৰা যায়। টিডিপিৰ নেতা কৃষ্ণ প্ৰসাদ টেন্নেটিয়ে বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়াই কয় যে 1,20,000 কোটি টকাৰ ৱাকফ সম্পত্তি আৰু 37,00,000 একৰৰো অধিক ভূমিয়ে সংখ্যালঘুসকলৰ আৰ্থ সামাজিক পৰিৱৰ্তনৰ সুযোগ কঢ়িয়াই আনিছে। এই সম্পত্তিসমূহৰ সম্ভাৱনাতকৈ কম ব্যৱহাৰ বা অসৎ উদ্দেশ্যৰে ভুলকৈ পৰিচালনা কৰি অহা বুলি সাংসদগৰাকীয়ে অভিযোগ তোলে। জে ডি ইউ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আলোচনাত ভাগ লৈ কয় যে আলোচনাৰ আৰম্ভণিৰে পৰা বিধেয়কখন মুছলমান বিৰোধী বুলি এটা বাতাবৰণ সৃষ্টি কৰাৰ প্ৰয়াস চলোৱা হৈছে। বিধেয়কখন মুছলমানৰ পৰিপন্থী নহয় বুলি তেওঁ সজোৰে উল্লেখ কৰে। লোকসভাই কালি মুছলমান ৱাকফ বাতিলকৰণ বিধেয়ক 2024তো অনুমোদন জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি থাইলেণ্ডলৈ ৰাওনা হ'ব। 2019 আৰু 2016 চনৰ পাছত এয়া প্ৰধানমন্ত্ৰীৰ তৃতীয়টো ভ্ৰমণ। প্ৰধানমন্ত্ৰী মোদীয়ে আজি সন্ধিয়ালৈ পেইটংটাৰ্ণ শ্ৰীনৱাটৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ উন্নয়নৰ বিষয়ে পৰ্যালোচনা কৰাৰ লগতে দ্বিপাক্ষিক অংশীদাৰিত্ব বৃদ্ধি কৰাৰ উপায়সমূহৰ বিষয়েও আলোচনা কৰিব। দুয়োগৰাকী নেতাই কেইবাখনো দ্বিপাক্ষিক চুক্তিতো স্বাক্ষৰ কৰিব। কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া ষষ্ঠ বিমষ্টেক সন্মিলনৰ বিষয়বস্তু হৈছে বিমষ্টেক সমৃদ্ধি, স্থিতিস্থাপক আৰু মুক্ত। লোকসভাই মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলবৎ সম্পৰ্কীয় সাংবিধানিক প্ৰস্তাৱ গ্ৰহণ কৰিছে। কংগ্ৰেছৰ শশী থাৰুৰ, এছ পিৰ লালজী বাৰ্মা, শিৱসেনাৰ অৰবিন্দ সাৱন্ত, টি এম চিৰ চায়নী ঘোষ আৰু আন আনসকলে এই প্ৰস্তাৱ সন্দৰ্ভত সদনত ভাষণ দি ৰাজ্যত শিক্ষাত্মক পৰিস্থিতি আৰু স্থানীয় জনসাধাৰণে সন্মুখীন হোৱা দুৰ্গতিৰ বিষয়টো উত্থাপন কৰে। বিধিসন্মত প্ৰস্তাৱ সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে মণিপুৰত স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা চলাই আছে। তেওঁ কয় ৰাজ্যখনত শান্তি ঘূৰাই অনাটো চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ। ম্যানমাৰত যোৱা সপ্তাহত অহা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যাই 2,886 অতিক্ৰম কৰিছে। ভূমিকম্পৰ ফলত 4,600ৰো অধিক লোক আহত হৈছে আৰু 373জন লোক সন্ধানহীন হৈ আছে। দেশখনৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি উদ্ধাৰকাৰী দলে ভূমিকম্পৰ 5 দিন পাছত কালি ধবংসস্তূপৰ মাজৰ পৰা এজন যুৱকক জীৱন্তে উদ্ধাৰ কৰে। গুজৰাট টাইটানছে যোৱা নিশা বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক 8 উইকেটত পৰাস্ত কৰে। গুজৰাট টাইটানছে 170 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 5টা বলত 2টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ যোৱাবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। লোকসভাই ৱাকফ সংশোধনী বিধেয়ক 2025 গৃহীত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি থাইলেণ্ডলৈ ৰাওনা হ'ব। ম্যানমাৰত যোৱা সপ্তাহত অহা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যাই 2,886 অতিক্ৰম কৰিছে। আৰু গুজৰাট টাইটানছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক 8 উইকেটত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55 বজাত শুনিবলৈ পাব।